ഇയ്യ ആകാശവാണി. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নিৰ্দেশ দিছে। বিহাৰৰ নৱনিৰ্বাচিত বিজেপি বিধায়কসকলে আজি দলপতি নিৰ্বাচনৰ বাবে পাটনাত সমবেত হ'ব। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাৰ মৃত্যুদণ্ডৰ ৰায়ক ভাৰতৰ কেইবাগৰাকীও কূটনীতিবিদে সমালোচনা কৰিছে। এনেই দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ সংক্ৰান্তত আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনকো চিনাক্ত কৰা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতে বিশ্ব বক্সিং কাপ ফাইনেলছত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ 20 শাখাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰি কেওটা শাখাৰে পদক নিশ্চিত কৰিছে। নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নিৰ্দেশ দিছে। সেই অনুসৰি অহা বছৰৰ 1 জানুৱাৰীত নিৰ্ধাৰিত দিনৰূপে ঘোষণা কৰা হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এখন পত্ৰত আয়োগে কয় যে 27 ডিচেম্বৰত সংহত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ'ব। নাগৰিকসকলে 27 ডিচেম্বৰৰ পৰা অহা বৰ্ষৰ 22 জানুৱাৰীলৈ ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দৰ্শাব পাৰিব। অহা বৰ্ষৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। আয়োগে কোনো যোগ্য নাগৰিকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা বাদ নপৰে আৰু কোনো অযোগ্য নাগৰিকৰ নাম তালিকাত যাতে অন্তৰ্ভুক্ত নহয় সেই সন্দৰ্ভত প্ৰতিটো সমষ্টিতে নিয়োজিত ভোটাৰ পঞ্জীয়ক বিষয়াসকলৰ দায়বদ্ধতা থাকিব বুলি উল্লেখ কৰিছে। ভোটাৰ তালিকাৰ এই বিশেষ সংশোধনৰ সময়ত মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াসকলে যোগ্য নাগৰিকসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাটো নিশ্চিত কৰিব লাগিব। বিহাৰৰ নৱনিৰ্বাচিত বিজেপি বিধায়কসকলে আজি দলপতি নিৰ্বাচনৰ বাবে পাটনাত সমবেত হ'ব। দলটোৰ পৰ্যবেক্ষকসকলো এই বৈঠকত উপস্থিত থাকিব বুলি ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ জয়ছোৱালে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত দলটো 89 আসনত জয়ী হৈছিল। ইপিনে জনতা দল ইউনাইটেডৰ বিধায়িনী দলে নিজৰ দলপতি নিৰ্বাচনৰ বাবে কাইলৈ পাটনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। দলটোৰ নৱনিযুক্ত বিধায়কসকল কালি সমবেত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত সেয়া বাতিল কৰা হয়। জনতা দল ইউনাইটেডৰ বৈঠকৰ সময় সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া এন ডি এৰ বৈঠকো স্থগিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। এন ডি এৰ অংশীদাৰ প্ৰতিটো দলেই বিধায়িনী বৈঠক অনুষ্ঠিত কৰি নিজ নিজ দলৰ নেতা নিৰ্বাচন কৰাৰ অন্তত এন ডি এৰ বিধায়িনী বৈঠকখন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে আৰ জে ডি দলৰ নৱনিযুক্ত বিধায়কসকলৰ এখন বৈঠকত কালি তেজস্বী প্ৰসাদ যাদৱক বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হয়। অহা বৃহস্পতিবাৰে পাটনাৰ গান্ধী ময়দানত বিহাৰৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা আৰু মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব। বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্ৰিব্যুনেলে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনা কালি মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ পাছতেই ভাৰতৰ কেইবাগৰাকীও ভূতপূৰ্ব ৰাষ্ট্ৰদূতে ইয়াৰ সমালোচনা কৰিছে। 2003-2006 চনলৈ বাংলাদেশত ভাৰতৰ উচ্চায়ুক্তৰূপে সেৱা আগবঢ়োৱা বীনা চিক্ৰীয়ে 1971 চনৰ স্বাধীনতা সংগ্ৰামৰ সময়ত যুদ্ধৰ অপৰাধীৰ গোচৰৰ বাবে গঠন কৰা বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্ৰিব্যুনেলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া চলোৱাৰ অধিকাৰ বা বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ জুন জুলাই মাহৰ গণ আন্দোলনকাৰীসকলক হত্যাৰ নিৰ্দেশ দিয়া, বিক্ষোভকাৰী ছাত্ৰ আবু ছাইদক হত্যাৰ নিৰ্দেশ দিয়া আৰু উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ প্ৰমাণিত হোৱাৰ অন্তত কালি আদালতে শ্বেখ হাসিনা আৰু বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামানক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ লগতে তেওঁলোকৰ সা সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়ে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনকো একেটা গোচৰত 5 বছৰৰ কাৰাদণ্ড বিহা হয়। ইপিনে এই ৰায় সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন কূটনীতিবিদ ৰাজীৱ ডোগ্ৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বেখ হাসিনাক ভাৰতে আশ্ৰয় দিয়া সিদ্ধান্তক আদৰণি জনায় আৰু হাসিনাৰ শাসনকালতেই বাংলাদেশত গণতন্ত্ৰ সুৰক্ষিত আছিল বুলি মন্তব্য কৰে। কালিৰ ৰায়ৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সন্দৰ্ভত চিন্তা ব্যক্ত কৰি শ্ৰীডোগ্ৰাই কয় যে বাংলাদেশত শাসন ব্যৱস্থা অস্থিৰ হোৱা মানেই ভাৰতৰ বাবে সেয়া উদ্বেগৰ বিষয়। আন এগৰাকী প্ৰাক্তন কূটনীতিবিদ অনিল ত্ৰিগুণায়েতে বাংলাদেশৰ আদালতৰ এই সিদ্ধান্ত প্ৰত্যাশিত আছিল বুলি মন্তব্য কৰিছে। হাৰিয়ানাৰ ফৰিদাবাদত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠকত ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা, পানীৰ ভাগ বতৰা সম্পৰ্কীয় সমস্যা আৰু উন্নয়নমূলক কাম কাজ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ আৰম্ভণিতে দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টীম ভাৰত দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মাণ্ডলিক পৰিষদসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ৰাজ্যসমূহে পাৰস্পৰিক সহযোগিতাৰে শক্তিশালী দেশ গঢ়ি তুলিব পাৰে এই আদৰ্শৰে মাণ্ডলিক পৰিষদসমূহ গঠন কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰৰ ক্ষীপ্ৰ তদন্ত আৰু ইয়াৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক বিশেষ আদালত ৰূপায়ণকে ধৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰতো মাণ্ডলিক পৰিষদসমূহে বিশেষভাৱে আলোচনা কৰে। বিগত 11 বছৰত বিভিন্ন মাণ্ডলিক পৰিষদ আৰু এইসমূহৰ স্থায়ী সমিতিৰ 63খন বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মান, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আন কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ সংক্ৰান্তত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা কাশ্মীৰৰ বাসিন্দাজনৰ নাম জাছিৰ বিলাল ৱানী। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ৱানীয়ে 10 জন নিৰীহ লোকৰ জীৱন কাঢ়িনিয়া আৰু 25 জনৰো অধিক লোকক আঘাতপ্ৰাপ্ত কৰা সেই বিস্ফোৰণকাণ্ড সংঘটিত কৰাত কাৰিকৰী দিশত সহযোগ কৰিছিল। ৱানীয়ে বিস্ফোৰণৰ পূৰ্বে ড্ৰোনৰ ব্যৱহাৰৰ লগতে ৰকেট নিৰ্মাণৰ চেষ্টা চলোৱা বুলি এন আই এ প্ৰকাশ কৰিছে। সংস্থাটোৱে লগতে জানিবলৈ দিছে যে ৱানী এই বিস্ফোৰণকাণ্ডৰ অন্যতম ষড়যন্ত্ৰকাৰী আছিল আৰু সন্ত্ৰাসবাদী ওমৰ নবীক কুটাঘাত সংঘটিত কৰাত সম্পূৰ্ণ সহযোগ কৰি আহিছিল। ইপিনে এন আই এ বিস্ফোৰণকাণ্ডৰ আঁৰৰ পৰিকল্পনা ফাদিল কৰিবলৈ বিভিন্ন দিশৰ পৰা ইয়াৰ তদন্ত চলাই থকা বুলি প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদ বিৰোধী কেইবাটাও সংস্থাই ইতিমধ্যে লাভ কৰা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কেইবাখনো ৰাজ্যত অভিযান চলাই কেইবাজনো লোকক চিনাক্ত কৰা বুলিও সংস্থাটোৱে জানিবলৈ দিছে। ইৰাণ চৰকাৰে চলিত মাহৰ 22 তাৰিখৰ পৰা ইৰাণ ভ্ৰমণলৈ যোৱা পাছপোৰ্ট থকা সাধাৰণ ভাৰতীয় লোকসকলৰ বাবে ভিছা ৰেহাইৰ ব্যৱস্থা বাতিল কৰিছে। ইৰাণত ভাৰতীয়সকলক নিয়োগৰ ভুৱা প্ৰতিশ্ৰুতিৰে বা কোনো তৃতীয় দেশলৈ যোৱাৰ সুবিধা প্ৰদানৰ প্ৰলোভনেৰে ইৰাণলৈ যোৱা কাৰ্য প্ৰতিহত কৰাৰ উদ্দেশ্যে দেশখনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ এটা সূত্ৰই এই কথা প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে অপৰাধী কাৰকসমূহে ভিছা সুবিধাৰ অপব্যৱহাৰ কৰিব নোৱাৰিব। সূত্ৰটোৱে লগতে জনায় যে চলিত মাহৰ 22 তাৰিখৰ পৰা পাছপোৰ্টধাৰী সাধাৰণ ভাৰতীয় লোকসকলৰ বাবে ইৰাণলৈ বা ইৰাণৰ মাজেৰে অইন দেশলৈ যোৱাৰ বাবে ভিছা থকাটো বাধ্যতামূলক হ'ব। আয়োজক ভাৰতে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ফাইনেলছত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ 20টা শাখাৰেই ছেমি ফাইনেলত প্ৰৱেশ কৰি কেওটা শাখাতেই পদক নিশ্চিত কৰিছে। পুৰুষৰ 70 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত হিতেশ গুলিয়াই প্ৰাক্তন বিশ্ব চেম্পিয়ন জাপানৰ ছেভেন ৱাকাজাৱাক পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাত আৰম্ভণিৰে পৰা অদমনীয় প্ৰদৰ্শন কৰি অহা যদুমণি সিঙে 50 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত কাজাখাস্তানৰ নুৰজাদ অংগাৰোভক 5-0 ব্যৱধানত পৰাস্ত কৰে। একেদৰে 90 কিলোগ্ৰাম ওজন শাখাত নবীন কুমাৰে কাজাখাস্তানৰ বেগজাদ টাংগাটোৰক, 55 কিলোগ্ৰাম ওজন শাখাত পৱন বৰ্তৱালে প্ৰতিযোগিতাৰ দ্বিতীয় বাছনিৰ কাজাখাস্তানৰ এলটনবেক নুৰ চুলতানক আৰু 75 কিলোগ্ৰাম ওজন শাখাত সুমিত কুণ্ডুৱে কোৰিয়াৰ কিম হিউ টাইক পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে। নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নিৰ্দেশ দিছে। বিহাৰৰ নৱনিৰ্বাচিত বিজেপিৰ বিধায়কসকলে আজি দলপতি নিৰ্বাচনৰ বাবে পাটনাত সমবেত হ'ব। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়ক ভাৰতৰ কেইবাগৰাকীও কূটনীতিবিদে সমালোচনা কৰিছে। এন আই এই দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ সংক্ৰান্তত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনকো চিনাক্ত কৰা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতে বিশ্ব বক্সিং কাপ ফাইনেলছত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ 20টা শাখাৰেই ছেমি ফাইনেলত প্ৰৱেশ কৰি কেওটা শাখাৰেই পদক নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।